নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অব্যাহত। লখিমপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু যোৰহাটত গৌৰৱ গগৈৰ প্ৰচাৰ অভিযান। নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ বিভিন্ন জিলা প্ৰশাসনৰ প্ৰশিক্ষণ সজাগতামূলক কাৰ্যসূচী অব্যাহত। ইন্ধনৰ কৃত্ৰিম নাটনি ৰোধ কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ অভিযান। আৰু ছত্তীশগড়ত অনুষ্ঠিত ট্ৰাইবেল গেমছৰ ভাৰোত্তোলনত অসমৰ মনোৰঞ্জন ঢেকিয়ালৰ সোণৰ পদক অৰ্জন। বিধানসভা নিৰ্বাচনলৈ মাজত 12 দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে ৰাজ্যজুৰি প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাইলৈ আৰু পৰহিলৈ ৰাজ্যখনত প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিহপুৰীয়া সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী ভূপেন বৰাৰ হৈ প্ৰচাৰ চলায়। তেওঁ আজি ৰঙানদী, ঢকুৱাখনা আৰু নাওবৈচা সমষ্টিৰো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। ঢকুৱাখনা সমষ্টিৰ NDA প্ৰাৰ্থী নৱ কুমাৰ দোলে আৰু ৰঙানদীৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ সমৰ্থনত ডঃ শৰ্মাই প্ৰচাৰ চলায়। ইয়াৰ পাছতে লখিমপুৰত বিজেপি নেতাগৰাকীয়ে এটা ৰোড শ্বত ভাগ ল'ব। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিলচৰত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। জিলাখনৰ শিলচৰ আৰু বৰখলা সমষ্টিত শ্ৰীসোণোৱালে বিজয় সংকল্প সভাত অংশ লয়। শিলচৰৰ স্পৰ্টিং ফিল্ড আৰু বৰখলাৰ দলু চাহ বাগিচাত আয়োজিত এই সমাৱেশত শ্ৰীসোণোৱালে সমষ্টি দুটাৰ প্ৰাৰ্থী ডাঃ ৰাজদীপ ৰায় আৰু কিশোৰ নাথৰ সমৰ্থনত ভোট বিচাৰে। আজি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তুলিৰাম ৰংহাঙেও বোকাজানাত প্ৰচাৰ চলাইছে। বিশ্বনাথ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাস, ৰঙিয়াত ভৱেশ কলিতা আৰু শিৱসাগৰত কুশল দুৱৰীয়েও প্ৰচাৰ চলাইছে। কংগ্ৰেছ আৰু বিৰোধী মিত্ৰ দলসমূহৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ চলাই আছে। কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই পৰহিলৈ লখিমপুৰত প্ৰচাৰ অভিযান চলাব। দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে আজি মাহমৰা সমষ্টিত বিৰোধী ঐক্যৰ প্ৰাৰ্থী জ্ঞানদীপ মোহনৰ হৈ প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। দলৰ নেতা ৰিপুণ বৰাই শোণিতপুৰ জিলাৰ জীয়া গাভৰুত নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰাৰ লগতে প্ৰচাৰ কাৰ্যসূচীতো অংশ লয়। অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈয়েও খোৱাং সমষ্টিৰ লগতে অন্যান্য স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 1, 5 আৰু 6 এপ্ৰিলত অসমত প্ৰচাৰ চলাব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনো 29 আৰু 30 মাৰ্চত প্ৰচাৰ চলাবলৈ অসমলৈ আহিব। কংগ্ৰেছৰ দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি দলৰ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, জয়ৰাম ৰমেশ, শচীন পাইলট, ভূপেশ বাঘেল আদিয়ে অসমত নিৰ্বাচনী প্ৰচাৰ চলাব। আম আদমী পাৰ্টীৰ অৰবিন্দ কেজৰিৱাল, মনীষ ছিছোদিয়া, ভগৱন্ত সিং মান, আতিশিকে ধৰি প্ৰায় 40 গৰাকী নেতা প্ৰচাৰৰ বাবে অসমলৈ অহাৰ সম্ভাৱনা আছে। অসমত অহা 9 এপ্ৰিলত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ প্ৰক্ৰিয়া সম্পন্ন হৈছে। কালি অন্তিম দিনা 67 গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। সেই অনুসৰি এইবাৰৰ নিৰ্বাচনত মুঠ 722 গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাটো নিশ্চিত হয়। ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন জিলা প্ৰশাসনে নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে। জিলাই জিলাই প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণ চলি থকাৰ লগতে বিভিন্ন সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈছে। ওদালগুৰি জিলাৰ 4টা সমষ্টিত সুচাৰুৰূপে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে। জিলাখনৰ 110টা ভোট কেন্দ্ৰ মহিলা কৰ্মচাৰীয়ে পৰিচালনা কৰিব বুলি জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে। জিলাৰ ৰিটাৰ্ণিং বিষয়াই জনোৱা অনুসৰি জিলাখনত 10টা নিৰাপত্তা কোম্পানী নিয়োগ কৰা হৈছে। ওদালগুৰি জিলা আয়ুক্ত তথা নিৰ্বাচনী বিষয়া জয় বিকাশে আজি ভোটকেন্দ্ৰসমূহৰ বিভিন্ন দিশ নিৰীক্ষণ কৰে। তামোলপুৰত ভোটাৰসকলক সজাগ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে আজি বিশেষ সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে। তামোলপুৰ বজাৰত এই উপলক্ষে বাটৰ নাট প্ৰদৰ্শন কৰা হয়। গোৱালপাৰা জিলা প্ৰশাসনেও বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পূৰ্ণগতিত চলাইছে। ভোটগ্ৰহণত জড়িত হ'বলগীয়া প্ৰিজাইডিং আৰু পলিং বিষয়াসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ গোৱালপাৰা পলিটেকনিকত আজি অনুষ্ঠিত হৈছে। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে প্ৰশিক্ষণ কাৰ্যসূচী অংশগ্ৰহণ কৰাৰ লগতে সকলো বিষয়াক নিয়াৰিকৈ নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।
এইবাৰ এটা মডিউল তেওঁলোকে তৈয়াৰ কৰিছে, PRO এপছ যোনটো মডিউল কৰিছে, সেই PRO এপছৰ যোগেদি কিছুমান ৰিপৰ্ট, যেনে P-1 ডে আমি যেতিয়া ডিষ্ট্ৰিবিউচন কৰোঁ মেটেৰিয়েল, যেতিয়া আমি মানুহ পঠাওঁ, সেইদিনা তেওঁলোকে এৰাইভেল ৰিপৰ্টছটো তেওঁলোকে সেই এপছৰ যোগেদি তেওঁলোকে দিব লাগে। মক পলটো যেতিয়া ষ্টাৰ্ট কৰিব, অৰ্থাৎ 90 মিনিটছৰ আগত যেতিয়া তেওঁলোকে মক পলটো কৰিব, সেই মক পল কৰাৰো তেওঁলোকে তাত ৰিপৰ্ট মানে এপছত ধৰি দিব। ষ্টাৰ্ট অৰিজিনেল ষ্টাৰ্ট কৰাৰ যোনটো টাইম যোনটো আমি ৰেকৰ্ড কৰোঁ, সেইটো সেই এপছৰ যোগেদি কৰিব। বাট দুই ঘণ্টাকে যোন টু আৱাৰলি যোনটো ৰিপৰ্ট আমি দিওঁ কমিশ্যনক, সেইটো এবাৰ এপছতে কৰিব, ক্লোজ কৰা, এই গোটেই কথাখিনি ধুনীয়াকৈ এটা এপছৰ যোগেদি হ'ব।
বজালী জিলাত নিৰ্বাচনী সজাগতাৰ বাবে আজি কামধেনু নামৰ শুভংকৰ প্ৰতীক মুকলি কৰা হয়। জিলা আয়ুক্ত পাৰ্থ প্ৰতিম মজুমদাৰে এই প্ৰতীক চিহ্ন উন্মোচন কৰে। বাক্সা জিলাৰ মুছলপুৰতো জিলা প্ৰশাসনে পিকমি নামৰ এটা প্ৰতীক মুকলি কৰে। ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে জিলা আয়ুক্ত কিমনে চাংচানে এই প্ৰতীক উন্মোচন কৰে। ইয়াৰ পাছতে জিলা আয়ুক্তৰ কাৰ্যালয় চহৰত গছপুলি ৰোপণ কাৰ্যসূচী আৰু এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। দক্ষিণ হালমাৰা মানকাছৰ জিলা প্ৰশাসনেও বিধানসভা নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা চলাইছে। জিলাখনৰ একমাত্ৰ মানকাছৰ সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে আজি 488গৰাকী পলিং বিষয়া আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়। হাতিঙিমাৰী মহাবিদ্যালয় আৰু ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত 23গৰাকী প্ৰশিক্ষকে পলিং বিষয়াসকলক প্ৰশিক্ষণ দিয়ে। এই সন্দৰ্ভত মুখ্য প্ৰশিক্ষক ৰফিউল আলম আহমেদে এইদৰে কয়।
আমি আমাৰ যি পলিং ষ্টাফ আছে, পলিং পাৰ্চনেল মানকাছৰ বিধানসভা সমষ্টিৰ কাৰণে যিসকলক আমি ড্ৰাফ্ট কৰিছো, তেখেতসকলৰ প্ৰি গ্ৰুপ ট্ৰেইনিং, এইটো ছেকেণ্ড ফেজ ট্ৰেইনিং চলি আছে। আজি ফাষ্ট পলিং অফিচাৰসকলক ট্ৰেইনিং দিছো, তেখেতসকলক আজি বিশেষকৈ আমি যিমানখিনি ফৰ্মছ আছে, ষ্টেটুটৰী নন ষ্টেটুটৰী যিমান ফৰ্ম আছে আৰু পলিং প্ৰচেছৰ ওপৰত, আৰু লগতে যদিও প্ৰিচাইডিং অফিচাৰৰ এটা দায়িত্ব থাকিব যে পি আৰ অ' এপ যিটো আছে ECI নেটত পি আৰ অ' মডুল, যাৰ জৰিয়তে তেওঁলোকে ৰেগুলাৰ ডাটাখিনি দি থাকিব, যিটো ECIৰ ফালৰ পৰা নিৰীক্ষণ কৰিব পাৰিব, সেই ডাটাখিনি কেনেকৈ প্ৰিচাইডিং অফিচাৰে আপডেট কৰিব, আমি ফাষ্ট পলিং অফিচাৰকো সেইখিনি ট্ৰেইনিং দি আছো। আজি
নলবাৰী জিলাৰ নিৰ্বাচনী কামত গাফিলতি কৰা 18গৰাকী বিষয়া কৰ্মচাৰীক আজি কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে। জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া নিবেদন দাস পাটোৱাৰীয়ে এটা নিৰ্দেশনাযোগে 24 ঘণ্টাৰ ভিতৰত তেওঁলোকৰ গাফিলতিৰ কাৰণ দৰ্শাবলৈ নিৰ্দেশ দিয়ে। বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নলবাৰী সমষ্টিত ৰাজনৈতিক দলৰ প্ৰচাৰ তীব্ৰ হৈ উঠিছে। সমষ্টিটোত এইবাৰ 2,278গৰাকী ভোটদাতাই 6গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। সমষ্টিটোৰ মুঠ ভোটদাতাৰ 1,01,985গৰাকী পুৰুষ আৰু 98,293গৰাকী মহিলা। নলবাৰীত এইবাৰ বিজেপিৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা আৰু কংগ্ৰেছ প্ৰাৰ্থী অশোক শৰ্মাৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা হ'ব। দুয়োগৰাকী প্ৰাৰ্থীয়ে সমষ্টিটোৰ বিভিন্ন ঠাইত সভা সমিতিত অংশগ্ৰহণ কৰাৰ লগতে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাইছে। নলবাৰী সমষ্টিত প্ৰশাসনে 292টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰিছে। ইয়াৰ এটা আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে। আনহাতে কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰ মহিলা কৰ্মচাৰীয়ে পৰিচালনা কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ইন্ধনৰ কৃত্ৰিম নাটনি ৰোধৰ বাবে বিভিন্ন জিলা প্ৰশাসনে অভিযান অব্যাহত ৰাখিছে। ইন্ধনক লৈ সৃষ্টি হোৱা উৰা বাতৰিত ভুল নাযাবলৈ ৰাজ্যক বিভিন্ন জিলা প্ৰশাসনে আহ্বান জনাইছে। যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত কালিৰে পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত পেট্ৰল ডিজেলৰ মজুত সন্দৰ্ভত মাইকযোগে প্ৰচাৰ চলাইছে। তেলডিপুসমূহত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি নহয় তাৰ বাবে দণ্ডাধীশসকলৰ লগতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শকসকলে জিলাখনৰ অন্তৰ্গত বিভিন্ন তেলডিপুসমূহ পৰিদৰ্শন কৰিছে। শিৱসাগৰ নগৰৰ সমীপৰ কোৱৰপুৰ অঞ্চলৰ 37নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দিখৌ নদীৰ ওপৰত থকা গেমন দলঙৰ মাজৰ এটা অংশ আজি পুৱতি নিশা ভাগি পৰাত ঘাইপথটোৰে সকলো ধৰণৰ যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে মেৰামতিৰ কাম চলি থকা দলংখনত পুৱতি নিশা এখন ডাম্পাৰ পাৰ হোৱাৰ পাছতে মাজৰ অংশটো ভাগি পৰে। এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত ট্ৰাইবেল গেমছৰ ভাৰোত্তোলনত আজি অসমৰ মনোৰঞ্জন ঢেকিয়ালে সোণৰ পদক লাভ কৰে। প্ৰতিযোগিতাখনৰ 65 কিলোগ্ৰাম শাখাত মনোৰঞ্জনে এই সফলতা অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক প্ৰচাৰ অব্যাহত। লক্ষীমপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু যোৰহাটত গৌৰৱ গগৈ প্ৰচাৰ অভিযান। নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ বিভিন্ন জিলা প্ৰশাসনৰ প্ৰশিক্ষণ সজাগতামূলক কাৰ্যসূচী অব্যাহত। ইন্ধনৰ কৃত্ৰিম নাটনি ৰোধ কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ অভিযান আৰু ছত্তীশগড়ত অনুষ্ঠিত ট্ৰাইবেল গেমছৰ ভাৰোত্তোলনত অসমৰ মনোৰঞ্জন ঢেকিয়ালৰ সোণৰ পদক অৰ্জন। আমাৰ বিয়লি আঞ্চলিক বাতৰি আজিলৈ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব। নমস্কাৰ।